هو الذي خلقكم من طين ثم قضى أجلا وأجل مسمى عنده ثم أنتم تمترون
তেওঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰপিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা সময় নিৰ্ধাৰিত আছে যিটো কেৱল তেওঁই জানে। ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা,